নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, 34 নম্বৰ ডিমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পানীখাইটিত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ, ৰাজ্যত বৰ্তমানলৈকে 160,000 বিঘা ভূমি দখলমুক্ত কৰা হৈছে যদিও এতিয়াও 12 লাখ ভূমি দখলমুক্ত কৰিব লগা আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, শিক্ষা বিভাগৰ অধীনৰ চাহ বাগিচাৰ বাবে সংৰক্ষিত পদত অহা 11 ফেব্ৰুৱাৰীত নিযুক্তি, আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ 19 বছৰ অনুৰ্ধৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰত 25 ৰাণত বিজয়ী। এতিয়া বিতং বাতৰি। 34 নম্বৰ ডিমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পানীখাইটিত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 24,767গৰাকী মহিলাক উদ্যমিতা আঁচনিৰ 10,000 টকাৰ চেক বিতৰণ কৰে। এই উপলক্ষে আয়োজিত জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন চৰকাৰী আঁচনিৰ লাভালাভ সন্দৰ্ভত অৱগত কৰে। ডঃ শৰ্মাই কয় যে চৰকাৰে পৰ্যায়ক্ৰমে মহিলা উদ্যমিতা আঁচনিৰ ধনৰ পৰিমাণ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে।
আমি আজি আপোনালোকক চেকখিনি দিব লাগিব, এতিয়াই চেকখিনি দি দিব। এটা ভিউত কেইটা গ্ৰুপ থাকে, অভিনেত্ৰীয়ে চেকখিনি লৈ আহি আপোনালোকক ইয়াত বিলাই দিব, তাৰপিছত আপোনালোক যাব। যদি কোনোবাই ভাবে বোলে চেকখন ঘৰত গৈ ল'ম, তেতিয়া আকৌ 200-250 টকা পকেটৰ পৰা যাব। কোনোবাই নহয় কোনোবাই খুজিবই। সেইকাৰণে আজি যিহেতু কষ্ট কৰি আহিলে, চেকখিনি আপোনালোকে আজিয়ে লৈ যাব। আমি ভিঅ'ক দিম, ভিঅ'ই গোটৰ সভানেত্ৰীক দিব, গোটৰ সভানেত্ৰীয়ে আপোনালোকক বিলাই দিব, হ'ব? আৰু চেকখিনি লোৱাৰ পিছত আপোনালোক ধুনীয়াকৈ ঘৰলৈ যাব।
ৰাজ্যত বৰ্তমানলৈকে 160,000 বিঘা ভূমি দখলমুক্ত কৰা হৈছে যদিও এতিয়াও 12 লাখ ভূমি দখলমুক্ত কৰিব লগা আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দুধনৈত কালি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশ লৈ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ প্ৰতিখন জিলাত দখলীকৃত ভূমিৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিব। নামনি অসমৰ জিলাসমূহত ভালেসংখ্যক অচিনাকি লোক প্ৰৱেশ কৰি থকা বুলি উঠা অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ হাতত এতিয়াও বহু সুবিধা আছে। তেওঁ কয় যে কোনো লোক বিদেশী বুলি নিৰ্দিষ্ট অভিযোগ পালে বিদেশী ন্যায়াধীকৰণৰ পৰিৱৰ্তে জিলা আয়ুক্তই বিচাৰ কৰি 24 ঘণ্টাৰ ভিতৰতে ব্যক্তিজনক বহিষ্কাৰ কৰিব পাৰিব। অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰা কাৰ্যৰ উচ্ছেদৰ প্ৰতি দৰে ক্ষিপ্ৰতাৰে চলি থাকিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। শিক্ষা বিভাগৰ অধীনৰ চাহ বাগিচাৰ বাবে সংৰক্ষিত পদত অহা 11 ফেব্ৰুৱাৰীত নিযুক্তি প্ৰদান কৰা হ'ব। মাধ্যমিক শিক্ষা সঞ্চালক মমতা হুজায়ে কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চাহ বাগিচাৰ বাবে সংৰক্ষিত 3% পদৰ ভিতৰত অহা 16 ফেব্ৰুৱাৰীত চতুৰ্থ শ্ৰেণীৰ 17 গৰাকী আৰু তৃতীয় শ্ৰেণীৰ 26 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হ'ব। একেদৰে শেহতীয়াকৈ প্ৰকাশিত প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত ADRE নিযুক্তি তালিকা অনুসৰি মাধ্যমিক শিক্ষা সঞ্চালকালয়ে 9 ফেব্ৰুৱাৰীত চতুৰ্থ শ্ৰেণীৰ পদত 756গৰাকী আৰু 10 ফেব্ৰুৱাৰীত তৃতীয় শ্ৰেণীৰ পদত 225গৰাকী প্ৰাৰ্থীক নিযুক্তি দিব। নিযুক্তি হ'বলগীয়া এই পদসমূহৰ 3% পদত চাহ বাগিচাৰ প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। মাধ্যমিক শিক্ষা সঞ্চালক মমতা হুজায়ে চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ত হান্স ফাউণ্ডেশ্যনৰ জৰিয়তে নিয়োগ কৰা সংগীত শিক্ষকসকলক সেই প্ৰতিষ্ঠানটোৱে দৰমহা আদায় দিব বুলি প্ৰকাশ কৰে। তেওঁ লগতে 2022 চনত চাহ বাগিচা স্থাপন কৰা আদৰ্শ বিদ্যালয়সমূহত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 31,600লৈ বৃদ্ধি পোৱা বুলিও উল্লেখ কৰে। ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনত বিজেপিয়ে অকলেই 69ৰ পৰা 74খন আসন লাভ কৰিব বুলি এটা প্ৰাক নিৰ্বাচনী সমীক্ষাত দাবী কৰা হৈছে। দেশৰ আগশাৰীৰ পিপলছ পালছ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন নামৰ এটা সংস্থাই চলোৱা এই সমীক্ষা অনুসৰি NDAই অসমত কমেও 90খন আসন লাভ কৰিব। ইয়াৰ বিপৰীতে কংগ্ৰেছে 25ৰ পৰা 29খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। সমীক্ষাত প্ৰকাশ কৰা মতে আসন্ন নিৰ্বাচনত AIUDF আৰু UPPL দলে ৰাজনৈতিক অস্তিত্ব বৰ্তাই ৰখাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হ'ব পাৰে। সংস্থাটোৱে যোৱা 15 নৱেম্বৰৰ পৰা 31 ডিচেম্বৰলৈ প্ৰায় 45 দিন ধৰি ৰাজ্যৰ 35খন জিলাত সমীক্ষা চলাইছিল। ইপিনে কংগ্ৰেছে প্ৰিয়ংকা গান্ধীক অধ্যক্ষ হিচাপে লৈ অসমৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনি সমিতি গঠন কৰিছে। সমিতিত সপ্তগিৰি শংকৰ উলাকা, ইমৰাণ মাছুদ আৰু ডঃ চিৰিবেল্লা প্ৰসাদক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰদেশ কংগ্ৰেছৰ দায়িত্বাহী AICCৰ সাধাৰণ সম্পাদক, প্ৰদেশ কংগ্ৰেছৰ সভাপতি, কংগ্ৰেছ বিধায়িনী দলৰ নেতা আৰু AICCৰ সম্পাদকসকলো প্ৰাৰ্থী বাছনি সমিতিত সহযোগী সদস্য হিচাপে থাকিব। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিৰোধী মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ সৈতে আনুষ্ঠানিকভাৱে আলোচনা হোৱা বুলি আৰু এই সন্দৰ্ভত শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে।
যোৱাকালি এখন ডিব্ৰুগড়ত নাগৰিক সন্মিলনে এখন গণ অভিৱৰ্তন আয়োজন কৰিছিলে, তাত ময়ো অংশগ্ৰহণ কৰিছিলোঁ আৰু গৌৰৱ গগৈ ডাঙৰীয়া সকলো ৰাজনৈতিক দলৰে নেতাসকলে অংশগ্ৰহণ কৰিছিলে। অৱশ্যে আমি যিহেতু অনানুষ্ঠানিক কিছু কথা মই কৈছোঁ, মোৰ মনৰ কথা, অসমৰ ৰাইজে এতিয়া কি বিচাৰি আছে, কি হোৱাটো প্ৰয়োজন, এই কথা বতৰাবোৰ মই মোৰ ফালৰ পৰা কৈছোঁ। তেওঁ কথাবোৰ গুৰুত্ব সহকাৰে তেওঁ গ্ৰহণ কৰিছে, উপলব্ধি কৰিছে আৰু কৈছে যে খুব গোটেই কথা বতৰাবোৰ আমি তাৎক্ষণিকভাৱে এই কথা বতৰাবোৰ আগবঢ়াই লৈ যাম। আমাৰ যিহেতু ইতিমধ্যে আনুষ্ঠানিকভাৱে বহু কথা হৈছে আৰু মিত্ৰতা হোৱাৰ কথাটো ইতিমধ্যে চূড়ান্ত হোৱাৰ কথা কৈছে, ইতিমধ্যে সকলোৱে কৈছে আৰু কাৰ্যকৰীকৰণ মানুহৰ মাজলৈ যোৱাৰ কথা, বিভিন্ন ধৰণৰ সভা আয়োজন কৰা, সেই বিষয়বোৰৰহে আচলতে চূড়ান্ত ৰূপৰেখা কৰাৰ আচলতে সময় আহি পৰিছে। তাৰ লগে লগে যেতিয়াই আমি লগালগি হৈছো সেই সম্পৰ্কতো কথা বতৰা চলিছে।
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাত আজি শিশু দিন উদযাপন কৰা হৈছে। গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত কবি সাহিত্যিক পাৰ্থসাৰথী মহন্তই উদ্বোধন কৰা এই অনুষ্ঠানৰ পাছতেই বিয়লি 2 বজাত জন্ম শতবৰ্ষ উপলক্ষে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি আৰু 5 বজাৰ পৰা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইফালে কালি 11 দিনলৈকে 5,70,00,000 টকাৰো অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী হৈছে বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। হিতকো নেওচি গ্ৰন্থমেলাৰ থলীত বহু লোকৰ সমাগম হয়। কালি গ্ৰন্থমেলাৰ প্ৰাংগণত মহিলাসকলৰ ভিন্ন শৰী কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ লগতে বিয়লি 3 বজাৰ পৰা বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হয়। অপৰাজিতা পূজাৰীয়ে সঞ্চালনা কৰা এই অনুষ্ঠানত হায়দৰাবাদৰ বিশিষ্ট কবি ৰমেশ কাৰ্তিক আৰু উত্তৰ প্ৰদেশৰ আগশাৰীৰ কবি গৌৰৱ পাণ্ডে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ইয়াৰ পাছতে বিদ্যালয়ৰ সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দক্ষিণ কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ঐতিহাসিক চান্দুবী বিলৰ পাৰত যোৱা 1 জানুৱাৰীৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত 16শ চান্দুবী মহোৎসৱৰ কাইলৈ সামৰণি পৰিব। এই মহোৎসৱ উপলক্ষে অঞ্চলটোত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠা চান্দুবীলৈ নৱবৰ্ষ উপলক্ষে বহু পৰ্যটক আৰু বনভোজ দলৰ আগমন হৈছে। এই লোকসকলেও উৎসৱৰ আনন্দ উপভোগ কৰিছে। মহোৎসৱস্থলীত বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি, হস্তশিল্প আৰু খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ লগতে সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হৈছে। ইপিনে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 31 ডিচেম্বৰৰ পৰা অনুষ্ঠিত ৰামধেনু উৎসৱৰ আজি সামৰণি পৰিব। এই উৎসৱৰ প্ৰথম দিনা অসমৰ এখন নিভাজ গাঁৱক প্ৰতিফলিত কৰি প্ৰদৰ্শনী মুকলি কৰা হয়। কালি উৎসৱৰ অংশ হিচাপে শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ধ্ৰুপদী ৰংগ, গীতং, বাদং, নৃত্যং শীৰ্ষক শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান অনুষ্ঠিত হয়। আজি দিনৰ 1 বজাৰ পৰা কলাক্ষেত্ৰথলীত পুতলা নাচ প্ৰদৰ্শন কৰা হ'ব। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বান তথা জলক্ষেত্ৰৰ দুৰ্ঘটনা প্ৰশমন সহায় হোৱাকৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী SDRFলৈ 40খন যন্ত্ৰচালিত উদ্ধাৰকাৰী ৰবৰ্ণাও আগবঢ়াইছে। গুৱাহাটী প্ৰৱেশদ্বাৰত কালি আয়োজিত এটা অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত SDRFৰ ব্যৱহাৰৰ বাবে অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগক আনুষ্ঠানিকভাৱে এই নাওসমূহ গতাই দিয়ে। ভাৰতীয় 19 বছৰ অনূৰ্ধ ক্ৰিকেট দলে যোৱা নিশা বেননীৰ উইলমোৰ পাৰ্কত অনুষ্ঠিত 3খনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল দক্ষিণ আফ্ৰিকাক ডাৰ্কৱৰ্থ লুইচ পদ্ধতিৰ সহায়ত 25 ৰানত পৰাস্ত কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 50 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 300 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ হৰবংশ পাংগালিয়াই 93 আৰু RS আম্বাৰিছে 65 ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই 301 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 27 অভাৰ আৰু 4টা বলত 4টা উইকেটৰ বিনিময়ত 148 ৰান কৰাৰ অৱস্থাত বৰষুণে খেলখনত বিধি পথালি দিয়ে। ইয়াৰ পাছত খেলখন পুনৰ আৰম্ভ কৰিব পৰা নাযায় আৰু ভাৰতক ডাৰ্কৱৰ্থ লুইচ পদ্ধতিৰে বিজয় ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। 34 নম্বৰ ডিমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পানীখাইটিত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ। ৰাজ্যত বৰ্তমানলৈকে 160,000 বিঘা ভূমি দখলমুক্ত কৰা হৈছে যদিও এতিয়াও 12,00,000 ভূমি দখলমুক্ত কৰিব লগা আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ 19 বছৰ অনূৰ্ধৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰত 25 ৰানত বিজয়ী। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দুপৰীয়া 1:40 বজাত।